এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে, ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ছুইজাৰলেণ্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক জুৰিখ বিমানবন্দৰত প্ৰৱাসী ভাৰতীয়ৰ আদৰণি, জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ বাবে শিখা শৰ্মা নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ, দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ উত্তৰ পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা উদ্বোধন, 6 ফেব্ৰুৱাৰীত গুৱাহাটীত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণৰ আৰম্ভণি আৰু হত্যাকাণ্ডৰ অপৰাধত ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ 4 লোকক যাৱজ্জীৱন কাৰাদণ্ড। অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি দেশখনলৈ গৈছে। মুখ্যমন্ত্ৰীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলে আন্তৰিকতাৰে আদৰণি জনায়। ডঃ শৰ্মাই জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নমক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰে। তেওঁ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাকো সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই সন্মিলনত দেশৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ প্ৰতিনিধিয়েও অংশ লৈছে। ডাভোছত বিশ্বৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববীসকলৰ লগত ৱৰ্ল্ড ইকনমিক ফৰামত অসমক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মা হৈছে প্ৰথমগৰাকী অসমীয়া। এই ফৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত ৰাজ্যখনক আগশাৰীলৈ লৈ যোৱাৰ দিশত সহায়ক হ'ব। মুখ্যমন্ত্ৰীয়ে এই ফৰামত কমেও 17 বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা আছে। অহা 23 সন্মিলনৰ সামৰণি পৰিব। জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে শিখা শৰ্মা নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে তেওঁক গুৱাহাটীৰ পাথৰ কুৱেৰীৰ ভাড়াঘৰৰ পৰা আটক কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু ইতিমধ্যে বিতৰ্কিত মহিলাগৰাকীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সাংবাদিকৰ আগত গৰিমা শইকীয়া গাৰ্গে এইদৰে কয়।
জুবিন গাৰ্গৰ সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কথাবোৰ, যিবোৰ ডিষ্ট্ৰেক্টিং কথা, এই কথাবোৰত আমি বহুত মন দিব খোজা নাছিলো। কিন্তু সহ্যৰ এটা সীমা থাকে নহয়। এজন ব্যক্তি আমাক এৰি গুচি গৈছে, তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে, অসমীয়াই জানে, অসমে জানে, গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্ম বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে। সেইজন ব্যক্তিক কোনো কথা নাই, বতৰা নাই, অভব্য, অশালীন, অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য, চৰিত্ৰ হননলৈকে ইমান অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰি। আৰু কোনো অসমীয়াই, মই ভাবো কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে। এইগৰাকী মহিলা, তেখেতে না অসমক ভাল পায়, না অসমীয়াক ভাল পায়, না অসমীয়াৰ মানসিকতাক ভাল পায়, না অসমীয়াৰ আবেগক ভাল পায়। গতিকে আমি ভাবিলো আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত তুংগত আহি পৰিছে এই সময়, সেইকাৰণে আজি আহিলো।
ইপিনে জুবিন গাৰ্গ ফ্ৰেন ক্লাবৰ সদস্যসকলেও ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পাঠশালাৰ জুবিন গাৰ্গ ফ্ৰেন ক্লাবে পাঠশালা থানাত এজাহাৰ দাখিল কৰি শিখা শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কোনো যাতে সাৰি যাব নোৱাৰে তাৰো দাবী জনাইছে। দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা 2025-26 উদ্বোধন কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ 8 ৰাজ্যৰ যুৱক যুৱতীসকলক একত্ৰিত কৰা হৈছে। তেওঁলোকে 26 বিভাগৰ দক্ষতা প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিণচি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। এই প্ৰতিযোগিতা উৎকৃষ্টতা, নিয়মানুৱৰ্তিতা আৰু কৰ্মৰ মৰ্যাদাৰ উদযাপন বুলিও তেওঁ মত প্ৰকাশ কৰে।
एक किलिंग को एस्पिरेशनल बनाने के लिए और स्किलिंग को डिग्निटी देने के लिए जो हमारे नया वर्कफोर्स है, जो इंडस्ट्री फ्यूचर रेडी वर्कफोर्स की हम बात करती है, उसे तैयार करने में लगातार सरकार की कोशिश है। लेकिन असल भागीदारी तब होती है जो बॉटम अप होती है, यूथ हैज टू लीड इट। उसी प्रक्रिया में आज एक बड़ा एस्पिरेशनल प्रोग्राम हो रहा है, नॉर्थ ईस्ट का पहला स्किल कॉम्पिटिशन जो इंडिया स्किल में फीड करेगा। जो डिस्ट्रिक्ट और स्टेट कॉम्पिटिशन हुए हैं उसके बाद कुछ विनर्स को रीजनल लेवल पे कॉन्फ्रेंस में बुलाया गया है और नॉर्थ ईस्ट के सभी राज्य के यहाँ प्रतिभागी आए हैं, यहाँ कॉम्पीट करेंगे आपस में, कई डिसिप्लिन में उनको मापा जाएगा और जहाँ कहीं उनकी कमी है उसको सुधारने में फिर उनको मौका मिलेगा, उनको स्किलिंग प्रोग्राम्स उनके लिए उपलब्ध हैं और यहाँ से फिर इंडिया स्किल का कॉम्पिटिशन आने वाले महीनों में होने जा रहा है।
এই প্ৰতিযোগিতাত উত্তৰ পূবৰ 8খন ৰাজ্যৰ 162 গৰাকী প্ৰতিযোগীয়ে অংশ লৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননী গোপাল মহন্ত, ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ যুটীয়া সচিব হেনা ওছমান প্ৰমুখ্যে শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত উদ্যোগৰ ক্ষেত্ৰত উদ্যমিতাৰ বিকাশ, প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰয়াস কৰা হৈছে। এই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় মানৰ আধাৰত প্ৰতিযোগীসকলক মূল্যায়ন কৰা হ'ব। বিজয়ীসকলে চলিত বছৰৰ 22ৰ পৰা 27 ছেপ্টেম্বৰলৈ ছাংহাইত হ'বলগীয়া বিশ্ব দক্ষতা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌধাৰীয়ে আজি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম কাজৰো বুজ লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে উত্তৰ পূবৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ মত প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ অহা 6 ফেব্ৰুৱাৰীত গুৱাহাটীত আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ 75,000 যুৱকে আত্মসংস্থাপনৰ বাবে 2,00,000 টকা লাভ কৰিব। সমগ্ৰ ৰাজ্যত 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই আঁচনিৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ব বুলিও তেওঁ কয়। কামৰূপ জিলাৰ ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি এটা ৰায়যোগে হত্যাকাণ্ডৰ অপৰাধত 4 লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লোককেইজন হৈছে উত্তৰ গুৱাহাটীৰ ফুলুংগাঁৱৰ একেটা পৰিয়ালৰ তফাইল আহমেদ, ইলিজা বেগম, ৰুকিয়া ছিদ্দিকা আৰু লুথুৰ ৰহমান। 2018 চনৰ 16 জানুৱাৰীত এই লোককেইজনে তেওঁলোকৰ পৰিয়ালৰ এজন সদস্যক হত্যা কৰা বুলি বাইহাটা চাৰিআলিৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল। এই এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ 8 বছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে ৰায় দিয়ে। ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গোগামুখৰ মইনাপাৰাত আয়োজিত এটা অনুষ্ঠানত লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰা 4টা পথ ৰাইজলৈ উৎসৰ্গা কৰে। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 4 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মইনাপাৰাৰ পৰা দীঘলী পথাৰ অভিমুখী পথ, চুতীয়াপাৰাৰ পৰা দক্ষিণ নলবাৰী এল পি স্কুল, চেতিয়াগাঁও তিনিআলিৰ পৰা আয়াং তিনিআলি আৰু বাদুলুকাৰ পৰা কমাৰচলালৈ যোৱা 4টা পথ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে টাইকোৱাণ্ডো সংস্থাৰ অধীনত ধেমাজি টাইকোৱাণ্ডো একাডেমী আয়োজন কৰা টাইকোৱাণ্ডো প্ৰতিযোগিতাও উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক উৎসাহ যোগোৱাৰ লগতে এই প্ৰতিযোগিতাৰ পৰাই ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যৰ 7খন জিলাৰ 4 শতাধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। ডাঃ পেগুৱে অসম ফুটবল সন্থাৰ আমন্ত্ৰণ মৰ্মে 21 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ জিলাখনত হ'বলগীয়া সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ খেলসমূহৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ ছেমি ফাইনেল আৰু ফাইনেল খেলৰ বাবে সাজু কৰা জিলাখনৰ দেউৰীবিলৰ নিৰ্মীয়মান ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰে। 12টা দলে অংশ ল'বলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত চিলাপথাৰ ষ্টেডিয়ামত ঘৰুৱা দল অসম তামিলনাডুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰকল্প পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
ধেমাজি আৰু ঢকুৱাখানা মিলি পেলাই 3খন খেলপথাৰ, ঢকুৱাখানা ষ্টেডিয়াম, চিলাপথাৰ ষ্টেডিয়াম আৰু ধেমাজি ষ্টেডিয়াম। ধেমাজি ষ্টেডিয়ামখন আমি ৰিজাৰ্ভত ৰাখিছো ছেমি ফাইনেল আৰু ফাইনেলৰ কাৰণে, আৰু ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেললৈকে ইয়াৰ ফিক্সাৰখিনি হৈ গৈছে। 21 তাৰিখৰ প্ৰথম খেলখন অসম আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হ'ব আৰু প্ৰতিটো দিনে 3খনকৈ খেল, এখন ষ্টেডিয়ামত 2খন হ'লে আনখন ষ্টেডিয়ামত 1খন। অৰ্থাৎ প্ৰথম দিনা আমাৰ 21 তাৰিখে ঢকুৱাখানাত 2খন খেল আছে আৰু 1খন খেল চিলাপথাৰ। বিশেষকৈ আমি ইয়াত এইটো সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখন, আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ যিসকল উদীয়মান খেলুৱৈ আমি তেওঁলোককো দৰ্শন কৰাব বিচাৰিছো। প্ৰায় 30টা ফুটবল ক্লাব আছে জিলাখনত, আমি ক্লাবসমূহকো অনুৰোধ জনাইছো যে তেওঁলোকেও যাতে খেলখিনি চায়।
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি আজি দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰা হয়। প্ৰতিখন ৰাজ্যৰ পৰিষদৰ সদস্যসকল দলটোৰ সভাপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে একমাত্ৰ নীতিন নবীনে মনোনয়ন দাখিল কৰাত তেওঁই সভাপতি নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক 2019 চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু 2020 চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰসভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল। ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তক আজি অসম বিশ্ববিদ্যালয়ৰ 23 সংখ্যক সমাৱৰ্তনত দিল্লীত সন্মান প্ৰদান কৰা হয়। 1999 বেটছৰ IPS বিষয়া শ্ৰীমহন্ত এই সন্মান লাভ কৰা প্ৰথমগৰাকী আৰক্ষী বিষয়া হিচাপে পৰিগণিত হৈছে। বেলুৰ মঠৰ ৰামকৃষ্ণ মিছন বিবেকানন্দ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সম উপাচাৰ্য আত্মপ্ৰিয়ানন্দে তেওঁক এই সন্মান প্ৰদান কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অৰূপ ৰাহা আৰু উপাচাৰ্য ৰাজীৱ মোহন পন্থ উপস্থিত থাকে। উল্লেখযোগ্য যে এই সমাৱৰ্তন অনুষ্ঠানত 13,666 গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন বিষয়ত ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ শেষকৃত্য আজি আবেলি নৱগ্ৰহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। 1940 চনত জন্মলাভ কৰা যশস্বী শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 85 বছৰ। আকাশবাণীৰ বি হাইগ্ৰেড শিল্পী মিনতি খাউণ্ড শাস্ত্ৰীয় সংগীতৰ অন্যতম গুৰুৰূপে সমগ্ৰ দেশতে পৰিচিত আছিল। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ অসম লোকসেৱা আয়োগৰ সদস্য পবিত্ৰ ৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলাবাদক সুনীতা খাউণ্ড ভূঞাক এৰি থৈ যায়। যশস্ৰী শিল্পী খাউণ্ডৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেহেলাবাদনেৰে অসমক প্ৰতিনিধিত্ব কৰি শিল্পীগৰাকীয়ে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছিল। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকী ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্ৰযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন 2টা বঁটা প্ৰদান কৰা হ'ব। কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক ছৈয়দ ছাদুল্লাহ সোঁৱৰণী বঁটা আৰু সুৰকাৰ গীতিকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব। বিশ্বনাথৰ শৰত দুৱৰা, ধেমাজিৰ মাছখোৱাৰ অজিত দিহিঙীয়া আৰু যোৰহাটৰ জাজিৰ দিনেশ শৰ্মাক অনুৰাগী শ্ৰোতাবন্ধু বঁটা প্ৰদান কৰা হ'ব। কাইলৈ ধেমাজিৰ মাছখোৱাৰ যোৰকটা সমন্বয় সংঘৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। বজালী জিলাৰ বেলনাত 96 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত এটা পথ আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাচাৰকুচি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে। জিলাখনৰ বেলনা তিনিআলি চুকৰ পৰা বেংজুলি মছজিদলৈ পথটো নিৰ্মাণ কৰা হৈছে। পথটো মুকলি কৰাৰ ফলত অঞ্চলবাসী ৰাইজ উপকৃত হ'ব বুলি মন্ত্ৰী শ্ৰীদাসে আশা প্ৰকাশ কৰে। BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ টিপকাইত বীৰ চিলাগং বসুমতাৰী স্মাৰক ষ্টেডিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম প্ৰেক্ষাগৃহ, পৰ্বতঝৰাত পলিটেকনিক আৰু বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কোকৰাঝাৰত 50খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। মাজুলীৰ ভকত চাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকত চাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা লৈছে। এই উপলক্ষে আজি অনুষ্ঠিত কাৰ্যসূচীত আউনীআটী সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী, বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই সুঁতি বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোৰ 16খন গাঁৱৰ লোক উপকৃত হ'ব। এই সুঁতিটোৱে আউনীআটী সত্ৰৰ লগতে সমগ্ৰ নামনি মাজুলীলৈ খহনীয়াৰে ভাবুকি কঢ়িয়াই আনিছিল। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি সুঁতিটো বন্ধ কৰাৰ বাবে জলসম্পদ বিভাগক দাবী জনাই আহিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ছুইজাৰলেণ্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক জুৰিক বিমানবন্দৰত প্ৰৱাসী ভাৰতীয়ৰ আদৰণি, জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ বাবে শিখা শৰ্মা নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ, দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধাৰীৰ উত্তৰ পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা উদ্বোধন, 6 ফেব্ৰুৱাৰীত গুৱাহাটীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণৰ আৰম্ভণি আৰু হত্যাকাণ্ডৰ অপৰাধত ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ 4জন লোকক যাৱজ্জীৱন কাৰাদণ্ড। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।